এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশনত ডিব্ৰুগড় বিমান বন্দৰক ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকাৰ নামেৰে নামকৰণ কৰাৰ প্ৰস্তাৱ সৰ্বসন্মতিক্ৰমে গ্ৰহণ, ৰাজ্যৰ পৰা অবৈধ বাংলাদেশীক ঘূৰাই পঠাবলৈ চৰকাৰ দৃঢ়প্ৰতিজ্ঞ বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ, ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে বিজেপিৰ কনাট পুৰকাষ্ঠ আৰু অগপৰ প্ৰাৰ্থী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ মনোনয়ন পত্ৰ দাখিল, মেঘালয়ত দুৰ্বৃত্তৰ হাতত প্ৰাণ হেৰুওৱা মধ্যপ্ৰদেশৰ ৰাজা ৰঘুবংশীৰ হত্যাৰ অভিযোগত পন্নীসহ চাৰিগৰাকী অভিযুক্তক গ্ৰেপ্তাৰ, আৰু আন্তঃজিলা বক্সিং প্ৰতিযোগিতাৰ জুনিয়ৰ ল'ৰাৰ শাখাত কামৰূপ আৰু ছোৱালীৰ শাখাত মাজুলীৰ শ্ৰেষ্ঠ দলৰ সন্মান লাভ। বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে জিন্তি ৰাণী ডেকা। এতিয়া শুনক বিতং বাতৰি। অসম বিধানসভাই ডিব্ৰুগড় বিমান বন্দৰৰ নাম ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকা বিমান বন্দৰ ডিব্ৰুগড় নামেৰে নামকৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ আগবঢ়াইছে। আজি দিছপুৰত অনুষ্ঠিত অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশনত পৰিবহণ মন্ত্ৰী যোগেন মহনে এই সন্দৰ্ভত উত্থাপন কৰা সংকল্প প্ৰস্তাৱটো সদনে সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰে। সদনত সংকল্প প্ৰস্তাৱ উত্থাপন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য মন্ত্ৰীসভাই এই সন্দৰ্ভত গ্ৰহণ কৰা সিদ্ধান্ত মৰ্মে এই সংকল্প প্ৰস্তাৱটো উত্থাপন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, অগপৰ নেতা তথা কৃষিমন্ত্ৰী অতুল বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, ডিব্ৰুগড়ৰ বিধায়ক তথা শক্তিমন্ত্ৰী প্ৰশান্ত ফুকনকে ধৰি শাসক বিৰোধী উভয় পক্ষৰ সকলো বিধায়কে এই প্ৰস্তাৱৰ প্ৰতি সমৰ্থন আগবঢ়ায়। আজি অনুষ্ঠিত অধিৱেশনৰ আৰম্ভণিতে প্ৰাক্তন মন্ত্ৰী চুকুৰ আলী আহমেদ আৰু সাম্প্ৰতিক বান আৰু খহনীয়াত জীৱন হেৰুওৱা লোকসকলৰ লগতে জম্মু কাশ্মীৰৰ পেহেলগাম আক্ৰমণত মৃত্যু হোৱা লোকসকলৰ স্মৃতিত মৌন প্ৰাৰ্থনা জনোৱা হয়। সদনৰ শূন্যকালত কংগ্ৰেছৰ বিধায়ক নুৰুল হুদা আৰু এ আই ইউ ডি এফৰ বিধায়ক আশ্ৰাফুল হুছেইনে অবৈধ বাংলাদেশী ঘূৰাই পঠিওৱা বিষয়টো সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰশ্নৰ উত্তৰত কয় যে ৰাজ্যৰ পৰা অবৈধ বাংলাদেশী ঘূৰাই পঠাবলৈ চৰকাৰ দৃঢ়প্ৰতিজ্ঞ, অবৈধ নাগৰিকৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব বুলিও মুখ্যমন্ত্ৰীগৰাকী প্ৰকাশ কৰে। তেওঁ কয় যে অবৈধ বিদেশী চিনাক্ত আৰু বিতাৰণ কৰিবলৈ জিলা আয়ুক্তক 1950 চনৰ আইন অনুসৰি ক্ষমতা প্ৰদান কৰা হৈছে। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই বৰুৱাৰ চাহবাগিচাক অন্তৰ্ভুক্ত কৰি প্ৰস্তাৱিত পলাশবাৰী ছেটেলাইট টাউনশ্বিপৰ বিষয়টো উত্থাপন কৰে। ৰাজ্যৰ দলৰ বিধায়ক অখিল গগৈয়ে গোৱালপাৰাৰ লক্ষীপুৰৰ উচ্ছেদ সন্দৰ্ভত কৰা প্ৰশ্নৰ মুখ্যমন্ত্ৰীয়ে উত্তৰ দিয়ে। ৰাক্ষসখিনি পাহাৰৰ ভূমি সন্দৰ্ভত বিধায়ক শ্বেৰমান আলীয়ে প্ৰশ্ন উত্থাপন কৰে। আজিৰ এদিনীয়া অধিৱেশনত জলজীৱন মিছন সন্দৰ্ভতো আলোচনা কৰা হয়। সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আজি অসম বিধানসভাৰ বিশেষ অধিৱেশনত ডঃ ভূপেন হাজৰিকাৰ নামেৰে ডিব্ৰুগড় বিমান বন্দৰটো নামকৰণৰ প্ৰস্তাৱ গ্ৰহণ কৰাত ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। ভাৰত ৰত্ন সন্মানপ্ৰাপক সংগীত শিল্পী ডঃ ভূপেন হাজৰিকাৰ নামেৰে নামকৰণ কৰা বিমান বন্দৰটোক অধিক বিমান সেৱা সংযোগ কৰিবলৈ তেওঁ আহ্বান জনায়। অহা 19 জুনত হ'বলগীয়া ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থী কনাট পুৰকাষ্ঠ আৰু অগপৰ প্ৰাৰ্থী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই মনোনয়ন পত্ৰ দাখিল কৰে। দুয়োগৰাকী প্ৰাৰ্থীয়ে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখিলৰ সময়ত মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ডঃ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ অসম প্ৰদেশৰ সভাপতি দিলীপ শইকীয়া, অগপৰ সভাপতি অতুল বৰা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকে। ইপিনে বিৰোধী দল কংগ্ৰেছে এই নিৰ্বাচনত প্ৰাৰ্থিত্ব আগবঢ়োৱা নাই। বিৰোধীৰ পক্ষত নিৰ্বাচনত জয়ী হ'ব পৰাকৈ বিধায়ক নাই বাবে ৰাজ্যসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা বিৰত থকা বুলি দলটোৱে প্ৰকাশ কৰিছে। নিৰ্বাচন হ'বলগীয়া ৰাজ্যসভাৰ দুয়োখন আসনেই শাসকীয় মিত্ৰজোঁটৰ দখলত আছে। বিৰোধী নিৰ্বাচনত প্ৰাৰ্থিত্ব নিদিয়াৰ সিদ্ধান্তই শাসকীয় মিত্ৰজোঁটৰ দুয়োগৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হোৱাটো স্পষ্ট কৰিছে। উল্লেখযোগ্য যে বৰ্তমানৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু মিছন ৰঞ্জন দাসৰ কাৰ্যকাল 14 জুনত উকলি যাব। ৰাজ্যখনৰ বান পৰিস্থিতি পূৰ্বতকৈ সুস্থিৰ হৈছে আৰু যোৱা 24 ঘণ্টাত বানৰ ফলত কোনো প্ৰাণহানি, বিশেষ ক্ষতি আৰু ভূমিস্খলনৰ তথ্য পোৱা হোৱা নাই। অৱশ্যে 11খন জিলাৰ 741খন গাঁৱৰ প্ৰায় 3 লাখ লোক এতিয়াও বানৰ কবলত আছে। ৰাজ্যত বছৰৰ প্ৰথমটো বানত 23 জন লোকে প্ৰাণ হেৰুৱাইছে। জিলা প্ৰশাসনসমূহে স্থাপন কৰা 130টা আশ্ৰয় শিবিৰত প্ৰায় 25,000 লোকে আশ্ৰয় লৈ আছে বুলি ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰই প্ৰকাশ কৰিছে। শ্ৰীভূমি জিলাত বান পৰিস্থিতিৰ কিছু উন্নতি হৈছে যদিও এতিয়াও বহু লোক বানৰ কবলত আছে। বিভিন্ন স্থানত বানত ক্ষতিগ্ৰস্ত লোকক সাহায্য প্ৰদানৰ কাম অব্যাহত আছে। ইয়াৰ অংশ হিচাপে আজি জিলাখনৰ কণিচাইল পেটেল নগৰৰ 8 নম্বৰ ৱাৰ্ডত সাহায্য সামগ্ৰী বিতৰণ কৰা হৈছে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক জিন্তি ৰাণী ডেকাৰ পৰা।
যোৱা 23 মে'ত মেঘালয়ত মধুচন্দ্ৰিকা যাপনৰ বাবে আহি দুৰ্বৃত্তৰ হাতত প্ৰাণ হেৰুওৱা মধ্যপ্ৰদেশৰ ইন্দোৰৰ ৰাজা ৰঘুবংশীৰ হত্যাৰ অভিযোগত তেওঁৰ পন্নী সোনম ৰঘুবংশীৰ লগতে আন 3জন অভিযুক্তক মেঘালয় আৰক্ষীৰ সহযোগত উত্তৰ প্ৰদেশ আৰক্ষীয়ে যোৱা নিশা গ্ৰেপ্তাৰ কৰে। উত্তৰ প্ৰদেশ আৰক্ষীৰ ওচৰত সোনম ৰঘুবংশীয়ে আত্মসমৰ্পণ কৰাৰ পাছত আজি ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী প্ৰেষ্টন টিনচঙে মেঘালয় আৰক্ষীৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত সংবাদমেলযোগে এই বিষয়ে প্ৰকাশ কৰিছে। সংবাদমেলত উপ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে আৰক্ষীয়ে আন এজন অভিযুক্তৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে। আটাইকেইজন অভিযুক্তকে সোধা পোছাৰ বাবে শ্বিলঙলৈ অনা হ'ব বুলি তেওঁ প্ৰকাশ কৰে। একাংশ সংবাদ মাধ্যমে এই ঘটনাৰ সবিশেষ তদন্ত হোৱাৰ পূৰ্বে মেঘালয় অপৰাধৰ কেন্দ্ৰস্থল হৈ পৰা বুলি বাতৰি পৰিৱেশন কৰাটো দুৰ্ভাগ্যজনক বুলি শ্ৰীটিনচঙে মন্তব্য কৰে। ইয়াৰ ফলত ৰাজ্যখনৰ ভাৱমূৰ্তি নষ্ট হৈছে বুলিও তেওঁ উল্লেখ কৰে। সাময়িক উত্তেজনাৰ বশৱৰ্তী হৈ একাংশই বিবেচনাহীনভাৱে এনে মন্তব্য কৰা বুলি তেওঁ উল্লেখ কৰে। শ্ৰীটিনচঙে সন্ধানহীন পৰ্যটক দম্পতীৰ সন্ধানত অভিযান চলোৱাত সক্ৰিয় ভূমিকা লোৱা আৰক্ষী, চহুৰাৰ বাসিন্দাসকল, বিশেষকৈ তদন্তকাৰী দল, এছ ডি আৰ এফ, এন ডি আৰ এফ, পৰ্বতাৰোহী ক্লাব, স্থানীয় টেক্সি চালককে ধৰি সকলো লোকৰ শলাগ লয়। তেওঁ কয় যে ৰাজ্যখনৰ চৰকাৰে এই ঘটনাৰ তদন্তৰ ক্ষেত্ৰত জড়িতসকলক সম্পূৰ্ণ স্বাধীনতা প্ৰদান কৰিছে। সংবাদমেলত আৰক্ষী অধীক্ষক বিবেক চি এমে প্ৰকাশ কৰা মতে ৰাজা ৰঘুবংশীক 23 মে'ত হত্যা কৰি অভিযুক্ত কেইজনে পলায়ন কৰিছিল। এই ঘটনাত সোনম আৰু ৰাজ কুচৱাহাক মূল অভিযুক্ত বুলি আৰক্ষীয়ে সন্দেহ কৰিছে। উল্লেখযোগ্য যে ৰাজা ৰঘুবংশীৰ গলিত মৃতদেহ 2 জুনত চহুৰাৰ এটা জলপ্ৰপাতৰ সমীপত উদ্ধাৰ কৰা হৈছিল। সেৱা, সুশাসন আৰু দৰিদ্ৰ কল্যাণৰ আদৰ্শৰে দেশে ৰূপান্তৰৰ এটা দশক সম্পূৰ্ণ কৰিছে। চৰকাৰে যোৱা 11 বছৰে বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ সন্দৰ্ভত আকাশবাণীয়ে বিশেষভাৱে প্ৰচাৰ কৰি আহিছে। আজিৰ শিতানত উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ যাত্ৰা আৰু এসময়ত আওহতীয়া অঞ্চল বুলি অৱহেলিত উত্তৰ পূব যোগাযোগ আৰু প্ৰগতিৰ ক্ষেত্ৰত নিদৰ্শন হৈ পৰাৰ বিষয়টো আলোকপাত কৰিবলৈ লোৱা হৈছে।
বিগত 11 বছৰত কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ আন্তঃগাঁথনি ক্ষেত্ৰতেই নহয় জনসাধাৰণৰ জীৱনৰ মান উন্নত কৰাৰ ক্ষেত্ৰতো বিশেষ ভূমিকা গ্ৰহণ কৰিছে। উত্তৰ পূবৰ আন্তঃগাঁথনি বিকাশৰ বিশেষ ধ্বজাবাহী আঁচনি পি এম ডিভাইন আৰু অভিলাষী জিলা কাৰ্যসূচীয়ে তৃণমূল পৰ্যায়ৰ পৰা উন্নয়ন নিশ্চিত কৰিবলৈ সমৰ্থ হৈছে। বনধন যোজনাৰ জৰিয়তে 3 লাখৰো অধিক জনজাতীয় লোকক সহায় আগবঢ়োৱা হৈছে। তদুপৰি 434টা কৃষক উৎপাদক কোম্পানীৰ জৰিয়তে 2 লাখৰো অধিক কৃষকক কৃষি সম্পৰ্কীয় ব্যৱসায় কৰিবলৈ সাহায্য আগবঢ়াই উৎসাহিত কৰা হৈছে। সমগ্ৰ অঞ্চলটো জৈৱিক কৃষি, খোৱা তেল আৰু পৰম্পৰাগত সামগ্ৰী যেনে বাঁহ, অগৰ কাঠ আৰু এৰি উৎপাদনৰ কেন্দ্ৰ হৈ পৰিছে। জিলা আৰু স্বাস্থ্যৰ ক্ষেত্ৰতো বিশেষ উন্নতি পৰিলক্ষিত হৈছে। সাংস্কৃতিক ক্ষেত্ৰত উল্লেখনীয় দিশৰ ভিতৰত ৰাজ্যখনৰ চৰাইদেউ মৈদামে ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰাটো অন্যতম। এনেবোৰ কাৰণতে উত্তৰ পূৰ্বাঞ্চল দেশৰ বিকাশৰ ইঞ্জিন হিচাপে পৰিগণিত হৈছে।
ডিব্ৰুগড় জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ডঃ সমীৰণ বৰাই ৰাজ্যত গৰমৰ প্ৰকোপ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ বিদ্যালয়সমূহলৈ কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি বিদ্যালয়সমূহত প্ৰাতঃসভা নিৰাপদ আৰু চাহ থকা ঠাইত কৰাৰ লগতে প্ৰতিটো শ্ৰেণীত এখন বেঞ্চত 3 গৰাকী শিক্ষাৰ্থী বহাৰ ব্যৱস্থা কৰা, প্ৰতিটো শ্ৰেণীকোঠাৰ সন্মুখত বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰা, আধা ঘণ্টাৰ মূৰে মূৰে শিক্ষাৰ্থীসকলক পানী খাবলৈ দিয়া, শ্ৰেণীকোঠাসমূহত বৈদ্যুতিক ফেনৰ ব্যৱস্থা কৰা, ইউনিফৰ্মৰ ক্ষেত্ৰত কিছু শিথিল ব্যৱস্থা কৰা, স্বাস্থ্যজনিত কিবা সমস্যাই দেখা দিলে অভিভাৱকক অৱগত কৰোৱাৰ লগতে তাৎক্ষণিকভাৱে চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰা আৰু বিদ্যালয়ৰ সমীপত ফাষ্টফুড আৰু শীতল পানীয় বিক্ৰীৰ বাবে বিদ্যালয় কৰ্তৃপক্ষই অনুমতি নিদিয়াকে ধৰি বহুকেইটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। বি টি আৰ প্ৰশাসনে আজি কোকৰাঝাৰ জিলাৰ শিলবাৰী খেলপথাৰত এখন হিতাধিকাৰী সন্মিলন তথা আৰ্থ সামাজিক সজাগতা কাৰ্যসূচীৰ আয়োজন কৰে। বিভিন্ন চৰকাৰী আঁচনিৰ সুবিধা সম্পৰ্কত হিতাধিকাৰীসকলক সজাগ কৰাৰ লগতে তৃণমূল পৰ্যায়ৰ পৰা সমাজত এনে আঁচনিসমূহৰ প্ৰভাৱ সন্দৰ্ভত তথ্য সংগ্ৰহ কৰাৰ বাবে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, কেইবাগৰাকী কাৰ্যবাহী সদস্য, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সঞ্চালকৰ লগতে কেইবাগৰাকী শীৰ্ষ বিষয়াই অংশগ্ৰহণ কৰে। অনুষ্ঠানত দিয়া ভাষণত শ্ৰীবড়োৱে বি টি আৰ প্ৰশাসনে সৰ্বসাধাৰণ লোকৰ জীৱনৰ মান উন্নীতকৰণৰ বাবে ৰূপায়ণ কৰা আঁচনিসমূহৰ বিষয়ে উল্লেখ কৰে। বিশ্বনাথ জিলাৰ বালিচাং পঞ্চায়তত আজি বিকশিত কৃষি সংকল্প অভিযানৰ লগত সংগতি ৰাখি এখন সভা অনুষ্ঠিত হয়। কৃষি বিজ্ঞান কেন্দ্ৰ শোণিতপুৰৰ উদ্যোগত আৰু যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়, ভাৰতীয় কৃষি গৱেষণা পৰিষদসহ আন কেইবাটাও বিভাগৰ সহযোগত আয়োজন কৰা সভাখনত বিভিন্ন চৰকাৰী আঁচনিৰ বিষয়ে সজাগ কৰা হয়। আধুনিক প্ৰযুক্তিৰ দ্বাৰা কৃষকসকল কেনেকৈ অধিক লাভান্বিত হ'ব পাৰিব সেই বিষয়েও কৃষকসকলক অৱগত কৰোৱা হয়। এই কাৰ্যসূচীত জিলা আয়ুক্তৰ লগতে বিশ্বনাথ কৃষি বিশ্ববিদ্যালয়ৰ ডীনসহ আন কেইবাজনো কৃষি বিষয়া উপস্থিত থাকে। বিকশিত কৃষি সংকল্প অভিযানৰ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি ধেমাজি জিলাৰ নাহৰবাৰী, কচুতলী, গোগামুখ আৰু মিংমাং গাঁও পঞ্চায়তত সজাগতা সভা অনুষ্ঠিত হয়। ধেমাজিৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানীৰ দুটাকৈ দলে মুঠ 4খন গাঁও পঞ্চায়তৰ অন্তৰ্গত 51খন গাঁৱৰ 1429 গৰাকী কৃষকক বিভিন্ন আঁচনিৰ বিষয়ে সজাগ কৰে। কামৰূপ জিলা প্ৰশাসন আৰু কৃষি বিভাগৰ উদ্যোগত তথা কৃষক মৰ্চাৰ সহযোগত আজি উত্তৰ কামৰূপ ভিত্তিত কৃষক সজাগতা সভা এখন অনুষ্ঠিত হয়। কামৰূপ সংহত জিলা কাৰ্যালয়ত অনুষ্ঠিত এই সভাত উত্তৰ কামৰূপৰ 150 গৰাকী আদৰ্শ কৃষকক সম্বৰ্ধনা জনোৱা হয়। কামৰূপ জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰই সভাপতিত্ব কৰা সভাখনত বিজেপিৰ ৰাজ্যিক কিষাণ মৰ্চাৰ সাধাৰণ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্য উপস্থিত থাকে। সভাখনত ৰাজ্যৰ কৃষকসকলৰ বাবে ৰূপায়ণ কৰা আঁচনিসমূহৰ সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয়।
সাহিত্য সাধনা মঞ্চৰ বজালী জিলা সমিতিৰ উদ্যোগত আজি পাঠশালাৰ 124 নম্বৰ আদৰ্শ প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলৰ মাজত এখন কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাত উপস্থিত থাকি মঞ্চৰ বজালী জিলাৰ সভানেত্ৰী ডঃ চন্দনা দেৱীয়ে পুথি অধ্যয়নৰ লগতে বিভিন্ন দিশতো ছাত্ৰ ছাত্ৰীসকলে চৰ্চা কৰা উচিত বুলি মন্তব্য কৰে। এই অনুষ্ঠানত ছাত্ৰ ছাত্ৰীৰ লগতে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীও উপস্থিত থাকে। হোজাইৰ নখুটিত আজি পুৱা সংঘটিত এটা পথ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু হয়। দুখন মটৰ চাইকেলৰ মাজত মুখামুখিকৈ খুন্দা লগাৰ ফলত এই দুৰ্ঘটনাটো ঘটে। দুৰ্ঘটনা সংঘটিত হোৱাৰ কিছু সময় পাছতে নখুটি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আহত লোকজনক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে প্ৰেৰণ কৰে যদিও লোকজনক পাছত চিকিৎসকে মৃত ঘোষণা কৰে। নিহত লোকজন আব্দুল লতিফ বুলি আৰক্ষীয়ে প্ৰকাশ কৰাৰ লগতে ঘটনা সংক্ৰান্তত তদন্ত আৰম্ভ কৰিছে। ডিব্ৰুগড়ৰ সাংবাদিক হোমেন ফুকনক ৰবীন শইকীয়া সোণোৱালৰ সোঁৱৰণত যুৱ সাংবাদিকতা বঁটা প্ৰদান কৰা হ'ব। সোণোৱাল কছাৰী ছাত্ৰ সন্থাই জনগোষ্ঠীয় সংগ্ৰামী নেতা তথা লেখক ৰবীন শইকীয়া সোণোৱালৰ সোঁৱৰণত এই বঁটা আগবঢ়াব। অহা 14 জুনত জিলা সাহিত্য সভা ভৱনত হ'বলগীয়া সভাত সাংবাদিক ফুকনক বঁটাটি প্ৰদান কৰা হ'ব। ধেমাজি নগৰবাসীক বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ লক্ষ্যৰে ধেমাজি পৌৰসভাই আজি এখন পানী কঢ়িওৱা বাহনৰ ব্যৱস্থা কৰিছে। বাহনখনৰ জৰিয়তে নগৰবাসী আৰু বিভিন্ন সভা সমিতিত পানী যোগানৰ ব্যৱস্থা কৰা হ'ব। বিশুদ্ধ খোৱাপানী যোগানৰ বাবে আগতীয়াকৈ ধেমাজি পৌৰসভা কাৰ্যালয়ৰ লগত যোগাযোগ কৰিবলৈ পৌৰসভা কৰ্তৃপক্ষই নগৰবাসীক আহ্বান জনাইছে। বাক্সা জিলাৰ অঞ্চলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি নৃপেন দাসৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত প্ৰায় 100 গৰাকী ছাত্ৰ ছাত্ৰীক আদৰণি জনোৱা হয়। অসম এম এছ আৰ বক্সিং সন্থাৰ সহযোগত গুৱাহাটীৰ উলুবাৰীত অনুষ্ঠিত সদৌ অসম আন্তঃজিলা বক্সিং প্ৰতিযোগিতাৰ জুনিয়ৰ ল'ৰাৰ শাখাত কামৰূপ আৰু ছোৱালীৰ শাখাত মাজুলীয়ে শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰিছে। আজি অনুষ্ঠিত জুনিয়ৰ ছোৱালীৰ 42-46 কিলোগ্ৰাম ওজন শাখাত মণিকা দলে 46-48 কিলোগ্ৰাম ওজন শাখাত গীতালী পেগু, 48-50 কিলোগ্ৰাম ওজন শাখাত অঞ্জুৱাৰা চুলতানা, 50-54 কিলোগ্ৰাম ওজন শাখাত নমিতা সিং, 54-57 কিলোগ্ৰাম ওজন শাখাত তাৰাছা পেগু, 57-60 কিলোগ্ৰাম ওজন শাখাত পুংগিলি, 64-70 কিলোগ্ৰাম ওজন শাখাত ৰাম্বি কাথাৰ আৰু 75-80 কিলোগ্ৰাম ওজন শাখাত জয়শ্ৰী ডেকা চেম্পিয়ন হয়। ইপিনে জুনিয়ৰ ল'ৰাৰ বিভিন্ন ওজন শাখাত প্ৰিণ্ট গোৱালা, লক্ষ্যজিৎ চুতীয়া, জেবেল বড়ো, আয়ান আহমেদ, জয়ান বড়ো, কিশোৰজিৎ খাউন, আয়ুষ্মান গগৈ, আৰমান খান, অমৃত লামা, দেবাংগ অপূৰ্ব দাস, আশীষ মুখীয়া আৰু সমীৰ বৰুৱাই সোণৰ পদক অৰ্জন কৰে। নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰৰ এন ডি এ চৰকাৰে 11 বছৰ সম্পূৰ্ণ কৰিবলৈ ওলাইছে। এই সময়ছোৱাত উত্তৰ পূৰ্বাঞ্চলৰ ৰেলখণ্ডত লাভ কৰা সফলতা সম্পৰ্কত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি নিশা 8:30 বজাত উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাৰ সৈতে এটা সাক্ষাৎকাৰ প্ৰচাৰ কৰিব। সাক্ষাৎ গ্ৰহণ আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশনত ডিব্ৰুগড় বিমানবন্দৰক ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকাৰ নামেৰে নামকৰণ কৰাৰ প্ৰস্তাৱ সৰ্বসন্মতিক্ৰমে গ্ৰহণ। ৰাজ্যৰ পৰা অবৈধ বাংলাদেশীক ঘূৰাই পঠাবলৈ চৰকাৰ দৃঢ়প্ৰতিজ্ঞ বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে বিজেপিৰ কনাট পুৰকাষ্ট আৰু অগপৰ প্ৰাৰ্থী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ মনোনয়ন পত্ৰ দাখিল। মেঘালয়ত দুৰ্বৃত্তৰ হাতত প্ৰাণ হেৰুওৱা মধ্যপ্ৰদেশৰ ৰাজা ৰঘুবংশীৰ হত্যাৰ অভিযোগত পন্নীসহ 4 গৰাকী অভিযুক্ত গ্ৰেপ্তাৰ। আৰু আন্তঃজিলা বক্সিং প্ৰতিযোগিতাৰ জুনিয়ৰ ল'ৰাৰ শাখাত কামৰূপ আৰু ছোৱালীৰ শাখাত মাজুলীৰ শ্ৰেষ্ঠ দলৰ সন্মান লাভ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।